গুড মৰ্নিং, এইটো আকাশবাণী কহিমা। ফুজৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। কালচাৰ আৰু টুৰিজম কাৰণে ইউনিয়ন মিনিষ্টাৰ গজেন্দ্ৰ সিং শেখাৱত পৰা নাগালেণ্ডকে একটা ইণ্ডিয়া লগা কালচাৰেল ডাইভাৰ্চিটিতে একটা এক্সট্ৰা অৰ্ডিনেৰী আৰু ভাইব্ৰেণ্ট চেণ্টাৰ বুলি জনাই দিছে। যোৱাকালি বকচুং ডিষ্ট্ৰিক্টে লংপা য়িমছেণ্টে মোৱাটছক মিনি হৰ্ণবিল ফেষ্টিভেলতে তিয় পৰা যোগ দিয়াতে মিনিষ্টাৰ পৰা এইটো জনাই দিছিলে। শ্ৰী শেখাৱত পৰা কৈছে, এইটো ফেষ্টিভেলৰ পৰা ষ্টেট লগা ধুনীয়া ট্ৰাইবেল দস্তুৰ আৰ্ট আৰু হেৰিটেজ দেখাই দিয়ে, যেতিয়া টুৰিজম আৰু লোকেল টেলেণ্টকে বি আগবঢ়াই দিয়ে। তিয় পুঞ্চি যাওঁতে ইউনিয়ন মিনিষ্টাৰকে নাগালেণ্ড লগা টুৰিজম আৰু হায়াৰ এডুকেশ্যন মিনিষ্টাৰ তেমজেন ইমনা আলং, দুচৰা অফিচিয়েলছ আৰু কমিউনিটি মেম্বাৰ্ছ খান পৰা ৰিচিভ কৰি দিছিলে। ডাঙৰ স্বাগত সেৱা নিমিত্তে তিয় পৰা ষ্টেট লগা মানুহ খানকে আভাৰী থাকিয়া জনাই দিছে। ইউনিয়ন মিনিষ্টাৰ পৰা চোৰাংকংতে একটা হেণ্ডলুম ইউনিট লগাবি মুফচল কৰি দিছিলে, যতে তিয় পৰা লোকেল ৱিভাৰ্ছ খান লগা প্ৰশংসা কৰি দিছে। ট্ৰেডিশ্যনেল ক্ৰাফ্ট, নিজে নিৰ্ভৰতা আৰু সামাজিক আৰ্থিক উন্নতিকে আগবঢ়াই দিয়াৰ কাৰণে শ্ৰী শেখাৱত পৰা জনাই দিছে কি এইটো ইউনিটে কাঞ্জিভৰম শাৰীকে লৈ বনাই দিয়া দুচৰা কাপোৰাবিলাক পৰা মজবুত ক্ৰাফ্টমেনশ্বিপ আৰু কালচাৰেল পেহেচান দেখাই দিয়ে। ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্ট্ৰী লগা অফিচিয়েলছ খান পৰা যোৱাকালি লোক ভৱন কহিমাতে নাগালেণ্ড লগা গভৰ্ণৰ নন্দ কিশোৰ যাদৱকে লগ কৰিছে। এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেল প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' PIB NEZ কৃপা শংকৰ যাদৱ আগে থাকিয়া এইটো ডেলিগেশ্যন পৰা গভৰ্ণৰকে ষ্টেটে এইটো মিনিষ্ট্ৰী লগা কামবিলাক ওপৰতে জানকাৰী দিছিলে। পাব্লিক মাজতে বেলেগ বেলেগ চৰকাৰী কদম আৰু স্কিমছবিলাক ভাল পৰা প্ৰচাৰ কৰি দিবলৈ কাৰণে মাছ কমিউনিকেশ্যন আৰু লোকেল মিডিয়াৰ লগতে তালমেল ওপৰতে কথা বতৰা লগা আচল ধ্যান থাকিছিলে। এইটো ডেলিগেশ্যনতে এছিষ্টেণ্ট ডাইৰেক্টৰ নিউজ আকাশবাণী কহিমা আসন, হেড অব পাব্লিক PIB আৰু চেণ্ট্ৰেল ব্যুৰ' অব কমিউনিকেশ্যন কহিমা পি ছফি, মিডিয়া আৰু কমিউনিকেশ্যন অফিচাৰ PIB কহিমা এণ্ড্ৰিউ লালচান্দামা আৰু কহিমাৰ পৰা দুচৰা মিডিয়া ৰিপ্ৰেজেণ্টেটিভছ খান চামিল থাকিছিলে। ইণ্ডিয়া লগা এমাৰজেঞ্চি কমিউনিকেশ্যন ছিষ্টেমকে মজবুত বনাই দিবলৈ আৰু পাব্লিক ছেফটি ইনফ্ৰাষ্ট্ৰাকচাৰকে আগবঢ়াই দিবলৈ কাৰণে কমিউনিকেশ্যন মিনিষ্টাৰ জ্যোতিৰ আদিত্য সিন্ধিয়াৰ পৰা যোৱাকালি চেল ব্ৰডকাষ্ট ছিষ্টেম CBS শুৰু কৰি দিছে। CBS একটা ইণ্ডিজিনিয়াছ টেকনলজি আছে, যোনটোকে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু হোম এফেয়াৰ্ছ লগা মিনিষ্ট্ৰীৰ লগতে মিলি কিনা টেলিকমিউনিকেশ্যনছ ডিপাৰ্টমেণ্ট নিচেতে চেণ্টাৰ ফৰ টেলিমেটিক্স CDOT পৰা বনাই দিয়াছে। নিউ দিল্লীতে এইটো লঞ্চ কৰি দিয়াতে কথা কৈ দিয়াতে মিনিষ্টাৰ পৰা এইটোকে ইণ্ডিয়া লগা ডিজাষ্টাৰ মেনেজমেণ্ট ফ্ৰেমৱৰ্কতে একটা বদলাভ আনি দিয়া কদম, যোনটো পৰা চিটিজেনছ খান লগা বাচাভ কৰি দিয়াতে একটা জবাব দিয়াৰ পৰা ভাগ লৈ দিয়া কাম কৰি দিব বুলি জনাই দিছে।
और NDRF के हाथों में सबसे उपयोगी एक साधन के रूप में आज उतर चुका है।
এইটো ছিষ্টেমৰ পৰা ওচৰৰ সময়তে বেলেগ বেলেগ ভাষাতে হুঁচিয়াৰী জনাই দিব, যোনটোৰ পৰা বানপানী আৰু গেছ লীক নিচিনা দুৰ্ঘটনাৰ সময়তে কোনো দেৰি নকৰি দি কিনা ছেকেণ্ডছ ভিতৰতে বচাভ কদম লৈ দিবলৈ সম্ভৱ বনাই দিব। ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্ট্ৰীৰ পৰা নামী লিৰিচিষ্ট, ৰাইটাৰ আৰু কমিউনিকেশ্যন এক্সপাৰ্ট প্ৰাসুন যোশীকে প্ৰচাৰ ভাৰতী ইণ্ডিয়া লগা পাব্লিক ছাৰ্ভিচ ব্ৰডকাষ্টাৰ লগা চেয়াৰমেন এপইণ্ট কৰি দিছে। তিয়কে এপইণ্ট কৰি দিয়াতে ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ পৰা কৈছে কি শ্ৰী যোশী এডভাৰ্টাইজিং, লিটাৰেচাৰ আৰু চিনেমাতে পূৰা দুনিয়াতে মানি দিয়া একজন ৰেয়াৰ ক্ৰিয়েটিভ মানুহ আছে। মিনিষ্টাৰ পৰা সন্তুষ্ট হোৱা জনাই দিছে কি তিয় লগা ষ্টিৱাৰ্ডশ্বিপ নিচেতে প্ৰচাৰ ভাৰতীৰ পৰা নতুন উৰ্জা আৰু বি ডাঙৰ কাৰণ আৰু একটা তাজা ক্ৰিয়েটিভ আৱাজ পাই যাব। আগতে শ্ৰী যোশীৰ পৰা মুম্বাইতে চেণ্ট্ৰেল বৰ্ড অব ফিল্ম চাৰ্টিফিকেশ্যন লগা চেয়াৰমেন হিচাপে কাম কৰি দিছিলে। নাৰায়ণপুৰ ছত্তীশগড়তে খেলিয়া স্বামী বিবেকানন্দৰ আণ্ডাৰ 20 মেন্ছ নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ লগা অপেনিং মেচতে নাগালেণ্ড মণিপুৰ লগতে 5-1 পৰা হাৰি যাইছে। নাগালেণ্ড লগা মাতুন একটা গ'ল লুনমিংগো সিংগীত পৰা দিছিলে। এইটো ৰিজাল্ট লগতে ছত্তীশগড় আৰু মণিপুৰ গ্ৰুপ বিতে টপ দুইটা স্থানতে আছে, যেতিয়া নাগালেণ্ড তিচৰা স্থানতে আৰু দাদৰা আৰু নগৰ হাভেলী চৌথা স্থানতে থাকি আছে। আৰু মৌচুমতে ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট পৰা অনুমান কৰি দিছে কি এইটো সপ্তাহ সময়তে নৰ্থ ইষ্ট ৰিজন ওপৰত ঘটে ভারী বর্ষণ হব। আহিয়া পাঁচ দিন সময়তে নাগালেন্ডে তুফান বিজলি আর জোর হওয়ার লগতে হালকাপরা মাধ্যম বর্ষণ হবলে সম্ভাবনা আছে। এইটো লগতে ফুজির লগা খবর দিয়া শেষ করে আছে। শুনে থাকিবি সামলাগা নাগামিজ খবর আনি দিব 7:10 মিনিটে। আপনি খান সব লাগা দিন ভাল হব বলে আশা করে আছে।